রোমিয়া অধ্যায় ১১। তেন্তে মই কওঁ, ঈশ্বরে নিজ লোকক ত্যাগ করিলেনে? এনে নহ, কিয়নো ময়ো আব্রাহামৰ বংশৰ বিন্যামিনৰ ফৈদৰ এজন ইছৰাইলীয়া। ঈশ্বরে আগে জনা নিজ লোকক ত্যাগ করা নাই, নতুবা এলিয়ার বিবরণত শাস্ত্রই কি কৈছে তাক তোমালোকে না জানানে? তেও ইসরায়েল লোকর হিতে ঈশ্বরের আগত এইদরে নিবেদন করেছিল,
হে প্রভু, মানুহবিলাকে তোমার ভাববাদী সকলক বধ করে তোমার বেদীবর খানি পেলালে, কেবল ময়হে অবশিষ্ট আছো আর তেওবিলাকে মোরও প্রাণ বিচারিছে।
কিন্তু তেওলৈ ঐশ্বরিক বাণীয়ে কি কয়?
বাল দেবতার আগত আঁঠু লওয়াকৈ থকা এনে ৭,০০০ মানুহ মই নিজলৈ অবশিষ্ট রাখিলাম।
এইদরে বর্তমান কালতো অনুগ্রহেরে মনোনীত করা অবশিষ্ট লোক আছে, কিন্তু সেই যদি অনুগ্রহেরে হয় তেন্তে কর্মেরে নহয়, নতুবা সেই অনুগ্রহেই আর অনুগ্রহ নহয়। তেন্তে কি ইসরায়েলে যিহক বিচারিছে তাক পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে? অবশিষ্ট বিলাকক কঠিন করা হল, এই বিষয়েও লিখা আছে,
ঈশ্বরে সিহঁতক মূর্ছাজনক আত্মা আৰু যাতে নেদেখিব এনে চকু আৰু যাতে নুশুনিব এনে কাণ দিলে, আজিলৈকে সেইদরেই আছে।
দায়ুদেউ কৈছে,
সিহঁতৰ ভোজনৰ মেজ, সিহঁতলৈ ফাণ্ড আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফলস্বৰূপ হওক, সিহঁতে নেদেখিবলৈ সিহঁতৰ চকু আন্ধাৰময় হওক, আৰু আপুনি সিহঁতৰ পিঠি সদায় পূজা কৰক।
তেন্তে মই কওঁ, তেওঁবিলাকে পৰিবলৈ উজুতি খালেনে? এনে নহওক, কিন্তু তেওঁবিলাকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁবিলাকৰ অপৰাধৰ দ্বাৰাই পৰজাতিবিলাকলৈ পৰিত্ৰাণ হল। পাছে তেওঁবিলাকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁবিলাকৰ হানিয়েই যদি পৰজাতিবিলাকৰ ধন হয়, তেন্তে তেওঁবিলাকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হব? কিন্তু পৰজাতি মানুহ যি তোমালোক, তোমালোকক মই কৈছো, মই পৰজাতিবিলাকৰ নিমিত্তে নিযুক্ত পাচনি হোৱাৰ কাৰণে মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছো। কিজানি কোনোমতে মোৰ স্বজাতীয়বিলাকৰ অন্তৰ্জ্বালা জন্মাই তেওঁবিলাকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰো, কিয়নো তেওঁবিলাকক ত্যাগ কৰাই যদি জগতৰ মিলন হয় তেন্তে তেওঁবিলাকক গ্ৰহণ কৰাই মৃতবিলাকৰ জীৱন লাভৰ বিনে আন কি হ'ব? আৰু যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেন্তে গোটেই লদাই পবিত্ৰ, আৰু যদি শিপা পবিত্ৰ, তেন্তে ডালবোৰো পবিত্ৰ। কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ'ল আৰু তুমি বনৰীয়া জলফাই গছ হৈ যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হলা আৰু তুমি জলফাইৰ শিপাৰ ৰসৰ সমভাগী হলা, তেন্তে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিবা, যদিও দৰ্প কৰা তথাপি তুমি শিপাক ধাৰণ কৰিছা এনে নহয়, কিন্তু শিপাইহে তোমাক ধাৰণ কৰিছে। ইয়াতে তুমি কবা, মোক লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হল। বাৰু, অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হল, তুমি হলে বিশ্বাসৰ কাৰণে থিৰে আছা। উচ্চমনা নহবা, বৰং ভয় কৰা, কিয়নো যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে তেন্তে তোমাকো মৰম নকৰিব। এতেকে ঈশ্বৰৰ মধুৰ আৰু তীক্ষ্ণ ভাৱ চোৱা, যিবিলাক পৰিল তেওঁবিলাকলৈ হৈছে তীক্ষ্ণ ভাৱ, তোমালৈ হৈছে ঈশ্বৰৰ মধুৰ ভাৱ। কিন্তু যদি তুমি সেই মধুৰ ভাৱত থাকা তেহে নহলে তুমিও কথা যাবা, সেইবোৰ যদি অবিশ্বাসত না থাকে তেন্তে সেইবোৰকো লগোৱা হব, কিয়নো সেইবোৰক আকৌ লগাবলৈ ঈশ্বৰৰ শক্তি আছে। কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি তুমি, তুমি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত লগোৱা হলা তেন্তে স্বাভাৱিক ডাল যি সেইবোৰ, সেইবোৰক কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত লগোৱা হব। কিয়নো হে ভাইবিলাক, তোমালোকে যেন নিজক জ্ঞানবন্ত বুলি নামানা, এই কাৰণে যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয় তেতিয়ালৈকে কিছু পরিমাণে ইসরায়েল লোকর যে কঠিনতা জন্মিল এই নিগূঢ় তত্ত্ব তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। এইদৰে সকলো ইসরায়েল লোকে পরিত্রাণ পাব এই বিষয়েও লিখা আছে।
সিয়নৰ পৰা উদ্ধারকর্তা আহিব, তেওঁ জাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব, আৰু যেতিয়া মই তেওঁবিলাকৰ পাপ গুচাম তেতিয়া এই তেওঁবিলাকৰ সৈতে মোৰ নিয়ম হ'ব।
তেওঁবিলাক শুভবার্তাৰ সম্বন্ধে তোমালোকৰ নিমিত্তে শত্ৰু, কিন্তু মনোনীতৰ সম্বন্ধে ওপৰ পুৰুষসকলৰ নিমিত্তে প্ৰিয় পাত্ৰ, কিয়নো ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ সেয়ে খেদিন। কাৰণ যেনেকৈ তোমালোকে আগে ঈশ্বৰ অবাধ্য আছিলা, কিন্তু এতিয়া তেওঁবিলাকৰ অবাধ্যতাৰ কাৰণে দয়া পালা, তেনেকৈ তেওঁবিলাকেও যেন তোমালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ নিমিত্তে তেওঁবিলাক এতিয়া অবাধ্য হ'ল, কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবলৈ সকলোকে অবাধ্যতাত বন্ধ কৰিলে।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ, তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য, কিয়নো প্ৰভুৰ মন কোনে জানিলে, আৰু তেওঁৰ মন্ত্ৰীয়েই বা কোন হ'ল, নতুবা কোনে তেওঁক আগেয়ে দিলে যে তাৰ নিমিত্তে তেওঁক প্ৰতিদান কৰিব লাগে, কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই হয়, তেওঁৰেই মহিমা সৰ্বদাই হওক, আমেন।